এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম মন্ত্ৰীসভাৰ চাৰিগৰাকী নতুন মন্ত্ৰীক আজি দপ্তৰ বিতৰণ, পুৰণি কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল সলনিৰ সম্ভাৱনা, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 19 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্প উদ্বোধন, জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 16 জানুৱাৰীৰ পৰা জোনবিল মেলা আৰু ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্ট জুটিৰ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল। অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত চাৰিগৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ'ব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ সাল সলনি কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি দিনৰ 12 বজাৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। আজি দপ্তৰ বিতৰণ কৰিবলগীয়া নতুন মন্ত্ৰীকেইগৰাকী হৈছে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীৰ শপত গ্ৰহণ হৈ যোৱাৰ পাছতে বৰ্তমানৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ হাতত থকা অতিৰিক্ত বিভাগসমূহ নতুন মন্ত্ৰী চাৰিগৰাকীক দিয়া হ'ব বুলি স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে জিলা আয়ুক্তসকলক তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধন কৰা হ'ব। এই চিকিৎসালয়খনত 9টা বহিবিভাগীয় কক্ষ, 2টা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। অনুষ্ঠানত 2 কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰ গ্ৰাম্য ষ্টেডিয়াম আৰু সৰুপথাৰ ইনডোৰ ষ্টেডিয়াম মুকলি কৰা হ'ব। 4000 আসনযুক্ত এই গ্ৰাম্য ষ্টেডিয়াম MG Endeavour বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে। তদুপৰি প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰ ছুইমিং পুলৰ আধাৰশিলাও স্থাপন কৰা হ'ব। অনুষ্ঠানত সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতীয় সনাতন সভ্যতাই সৃষ্টিৰ আদিৰে পৰা বৰ্তমানলৈকে সমাজত অস্পৃশ্যতা, উচ্চ নীচৰ বিভেদ আঁতৰাই সকলোকে একেলগে থকাৰ বাবে প্ৰেৰণা যোগাই আহিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কালি বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সমতাৰ চন্দেৰে জীৱনৰ জয়গান শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰীশৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ উৎকৃষ্ট কলাত্মক শৈলী প্ৰদৰ্শনৰ কথা উল্লেখ কৰি সংস্কৃতিৰ মাধ্যমেৰে সমন্বয়ৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ বৰগীত সুন্দৰভাৱে পৰিৱেশন কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ পৰিচয় দেখুৱাবলৈ সমৰ্থ হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ পিতৃস্বৰূপ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শংকৰদেৱে আজিৰ পৰা 500 বছৰ পূৰ্বে জাত পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিল। মুখ্যমন্ত্ৰী শৰ্মাই মহাপুৰুষ দুয়োগৰাকীৰ লগতে দামোদৰদেৱ ভট্টদেৱকে ধৰি অন্যান্যসকলে দেখুৱাই যোৱা পথেৰে আগবাঢ়ি গৈ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ 10 বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্যকোষৰ 6ষ্ঠ খণ্ডটো উন্মোচন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰিব। জয়পুৰ প্ৰদৰ্শনী আৰু কনভেনশ্যন কেন্দ্ৰত আয়োজন কৰা এই 3দিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনী ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই সন্মিলনত আয়োজন কৰা ৰাজস্থান বিশ্ব বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। তদুপৰি 5000ৰো অধিক ব্যৱসায় আৰু বাণিজ্য প্ৰতিনিধি, আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ আৰু বিনিয়োগকাৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে 17খন দেশকে ধৰি মুঠ 32খন দেশে ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.9 মিটাৰ ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
কাইলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যত গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ। দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যত গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 16-18 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ ৰাজ পৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজ দৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। পাহাৰ ভৈয়ামৰ মিলন ক্ষেত্ৰ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলাত প্ৰায় 20খন গাঁৱৰ পৰা পাহাৰৰ উৎপাদিত সামগ্ৰী লৈ জোনবিল মেলাৰ পৰম্পৰাগত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। জোনবিল মেলাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে এইদৰে কয়।
পাহাৰ ভৈয়ামৰ সম্প্ৰীতি হাত জোনবিল মেলা অহা 16, 17 আৰু 18 জানুৱাৰী অৰ্থাৎ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। এই কথা সদৰি কৰিছে জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জোৰ সিং বৰদলৈয়ে। কালি জোনবিলৰ পাৰত জোনবিল অভ্যৰ্থনা কক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই বিষয়ে জনোৱা হয়। তিৱা ৰাজ দৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈয়ে জনোৱা মতেদি এই বেলি উৎসৱত বিভিন্ন পৰ্যটকৰ পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ হাতখনৰ মূল বিনিময় প্ৰথাৰ কাৰ্য ব্যৱস্থা চাবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইতিহাসৰ ছাত্ৰসকল অহাৰ উপৰিও বিদেশৰ 2 এজন পণ্ডিতেও ভাগ ল'ব। এই সম্পৰ্কে সম্পূৰ্ণ ব্যৱস্থা হাতত লোৱা হ'ব বুলি জোনবিল মেলা পৰিচালনা সমিতিয়ে সংবাদ মেলত জানিবলৈ দিয়ে।
গদ্য সাহিত্যৰ জনক কবিৰত্ন দেৱ দামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ আজি 466 সংখ্যক জয়ন্তী। ভাৰতীয় আঞ্চলিক ভাষাত কথা সাহিত্যৰ প্ৰথম ৰচকগৰাকীক আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ নামঘৰসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰিব। এই উপলক্ষে ভাগৱত পাঠ, আয়তীৰ কীৰ্তন, নাম প্ৰসংগ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ঝাৰবিহপানীত কালি বন বিভাগৰ দলে অভিযান চলাই বন্য জন্তুৰ অংগ প্ৰত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। বন বিভাগৰ দলটোৱে বাসুদেৱ ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা নাহৰ ফুটুকীৰ হাড়, হৰিণাৰ শিং আদি জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্য জন্তুৰ অংগ প্ৰত্যংগ সৰবৰাহত জড়িত আন এজন লোকক বিচাৰি বন বিভাগৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে। শ্ৰীভূমি জিলাৰ চুৰাইবাৰী আৰক্ষীয়ে কালি অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় 5 কোটি টকা মূল্যৰ কাঁহৰ ঔষধ জব্দ কৰে। এখন পিয়াজ ভৰ্তি ট্ৰাকত কলকাতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাঁহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। 294টা বাকচত এই ঔষধখিনি ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টাৰ্টআপ সেতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এই প্ৰস্তাৱ আগবঢ়ায়। শ্ৰীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ CII উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যিক প্ৰসাৰ বিভাগৰ উদ্যোগত মুম্বাইত আয়োজন কৰা ভাৰত নৰৱে ব্যৱসায়িক মঞ্চত ভাষণ দি তেওঁ এইদৰে কয়। এতিয়া পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক।
বিদ্ৰোহীৰ চিৰিয়া দখল, ৰাজ্যত বিদ্যুৎ বিতৰণ খণ্ড উন্নীতকৰণৰ কেন্দ্ৰীয় আঁচনিৰ প্ৰশাসন, স্থানীয় প্ৰশাসন তথা ৰাইজৰ অজ্ঞাতে টোলগেট মুকলিক লৈ কোকৰাঝাৰ জিলাৰ জনসাধাৰণৰ ক্ষোভ প্ৰকাশ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ ভূমিপূজন আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। বিদ্রোহীৰ হাতত ৰাজধানী ডামাস্কাছৰ পতন ঘটাৰ লগে লগে মহম্মদ আল জুলানী নেতৃত্বাধীন এইচ ডি এছ সংগঠনে মধ্য পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ ছিৰিয়া দখল কৰে। দেশখনত ৰাষ্ট্ৰপতিৰ মূৰ্তি ধবংসকে ধৰি ৰাষ্ট্ৰপতি ভৱনত জনতাই লুটপাত কৰাৰ ঘটনাক লৈ বিশ্বৰ বিভিন্ন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বাতৰিটো আজি দৈনিক জনমভূমি কাকতে বিদ্ৰোহীৰ ছিৰিয়া দখল ৰাষ্ট্ৰপতি সন্ধানহীন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে ছিৰিয়ান ৰিবেলছ এণ্ড আছাদ ফেমিলিজ 50-year ৰুল শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিয়াৰ লগতে অসমীয়া খবৰকে ধৰি আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ বাবে মাজুলী যোৰহাট জলপথত ফেৰী বা জাহাজ চলাচলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। কালি বিয়লি নিমাতী দক্ষিণপাত ঘাট অভিমুখী এখন ফেৰী অৰ্ধশতাধিক যাত্ৰীসহ বালিচৰত আবদ্ধ হৈ পৰাৰ এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যত বিদ্যুৎ বিতৰণ খণ্ডৰ উন্নয়ন আৰু পুনৰ গঠনৰ বাবে 2021 চনত গঠন হোৱা এখন অভিলাষী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। বিদ্যুৎ সংযোগ নথকা গ্ৰামাঞ্চলৰ পৰিয়ালৰ বিদ্যুৎ যোগানৰ অৰ্থে ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত ৰাজ্যত যোৱা 3.5 বছৰে কোনো ধৰণৰ বিদ্যুৎ সংযোগ প্ৰদান কৰা হোৱা নাই। কেন্দ্ৰীয় আঁচনিখনৰ প্ৰশাসনৰ এই বাতৰিটো দৈনিক অসম কাকতে 706 কোটিৰ প্ৰকল্পৰ ফলাফল শূন্য শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCI শীৰ্ষ পদবীত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক দেৱজিৎ শইকীয়া অধিষ্ঠিত হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেলপাৰাত নিৰ্মাণ কৰা টোলগেটখন সংশ্লিষ্ট বিষয়া তথা লেচি বাহিনীয়ে সকলোৰে অজ্ঞাতে মুকলি কৰি আঁতৰি যায়। ইয়াকে লৈ স্থানীয় প্ৰশাসন, দল সংগঠন তথা অঞ্চলবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ এই বাতৰিৰ শিৰোনাম কাম সম্পূৰ্ণ নৌহওঁতেই 3খন টোলগেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ ভূমিপূজন কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অহা 1.5 বছৰত ৰাজ্যৰ উন্নয়নৰ বিষয়টোক সৰ্বাধিক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে 2026ৰ বিধানসভা নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ সৈতে থকাৰ ইংগিত দিয়াৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিৰ শিৰোনাম ডেভেলপমেণ্ট উইল বি মেইন ফ'কাছ টিল এছেম্বলি পল CM। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু আভাস। এতিয়া আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ পৰিস্মিতা। ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাছ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে, যিটোটোৱে কেৱল 43 মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লি হুৱা ঝৌ আৰু ৱাং জি মেঙক 21-18, 21 বাৰৰ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা দুৰ্বল প্ৰদৰ্শনৰ পাছত এই বিজয়েৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। ইপিনে পুৰুষৰ এক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু চুৱান চেনক 21-17, 21-18 গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ 100 খিতাপ দখল কৰে। মহিলাৰ এক শাখাত ভাৰতৰ অনমোল খাৰুৱে 78 মিনিটজোৰা খেলখনত অলপৰ বাবে চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয়। ইয়াৰ পূৰ্বে মালয়েছিয়াৰ ছিয়া ৱেজি আৰু লুই চেংহাৱে পুৰুষৰ ডাবলছ খিতাপ দখল কৰে। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ কুইন্সলেণ্ডৰ ব্ৰিছবেনৰ এলেন বৰ্ডাৰ ফিল্ডত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 122 ৰাণত পৰাস্ত কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অহা 24 ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ঘন কুঁৱলী পৰাৰো সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্ৰা 16.5 ডিগ্ৰী চেলচিয়াছ হ'ব। আনহাতে আজি সৰ্বোচ্চ তাপমাত্ৰা হ'ব 25.9 ডিগ্ৰী চেলচিয়াছ। উজনি অসমৰ উত্তৰ লখিমপুৰ নগৰত কালি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰা 8.8 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম মন্ত্ৰীসভাৰ 4গৰাকী নতুন মন্ত্ৰীক আজি দপ্তৰ বিতৰণ, পুৰণি কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল সলনি সম্ভাৱনা, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 19 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্প উদ্বোধন, জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত 16 জানুৱাৰীৰ পৰা জোনবিল মেলা আৰু ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাছ যুটীৰ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব পুৱা 10 বজাত।